লেবিয়া পুস্তক 20 অধ্যায়। নানা দুখ নানা দণ্ড। পাছে জিহুৱাই মুচিক ক'লে, তুমি ইজৰাইলৰ সন্তানসকলক পুনৰ কোৱা, ইজৰাইলৰ সন্তানসকলৰ যিকোনোৱে বা ইজৰাইলৰ মাজত প্ৰবাস কৰা যিকোনোৱে বিদেশীয়ে নিজ সন্তানৰ কোনো এজনক মূলক দেৱতাৰ উদ্দেশ্যে দান কৰিব, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ'ব। দেশীয় লোকসকলে তেওঁক শিল দলিয়াই বধ কৰিব। ময়ো সেই লোকলৈ কন্দুৱাকৈ চাই তেওঁ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম, কাৰণ মোৰ ধৰ্মধাম অখুচি কৰিবলৈ আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিবলৈ তেওঁ নিজ সন্তানৰ কোনো এজনক মূলক দেৱতাৰ উদ্দেশ্যে দান কৰিলে। আৰু যি সময়ত সেই মানুহে নিজ সন্তানৰ কোনো এজনক মূলক দেৱতাৰ উদ্দেশ্যে দান কৰে, সেই সময়ত যদি দেশীয় লোকসকলে সেই মানুহৰ কাৰ্যলৈ চকু মুদে আৰু তেওঁক বধ নকৰে, তেন্তে ময়েই সেই মানুহলৈ আৰু তেওঁৰ গোষ্ঠীলৈ কন্দুৱাকৈ চাই তেওঁক আৰু মূলক দেৱতাৰে সৈতে বিবিচাৰ কৰিবৰ অৰ্থে তেওঁৰ অনুগ্ৰামী হোৱা আটাই বিবিচাৰীক আৰু তেওঁলোকক লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰিম। আৰু যিকোনো মানুহে ভূত পোহা আৰু গুণমন্ত্ৰ জনাসকলৰ অনুগামী হৈ বিবিচাৰ কৰিবলৈ তেওঁলোকৰ ফাললৈ মুখ কৰিব, মই সেই মানুহলৈ কন্দুৱাকৈ চাম, তেওঁ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম। এই হেতুকে তোমালোকে তোমালোকক পবিত্ৰ কৰি পবিত্ৰ হোৱা, কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা। তোমালোকে মোৰ বিধিবোৰ পালন কৰিবা আৰু সেই অনুসাৰে আচৰণ কৰিবা, মই তোমালোকৰ পবিত্ৰকাৰী যিহোৱা। কিয়নো যিকোনোৱে নিজ পিতৃ বা মাতৃক হাও দিব তাৰ অৱশ্যে প্ৰাণদণ্ড হ'ব। পিতৃ মাতৃক হাও দিয়াৰ বাবে সেই ৰক্তপাতৰ দুখ তেওঁৰ নিজৰ গাতে থাকিব। যি লোকে পৰস্তিৰ সৈতে বিবিচাৰ কৰিব, যি লোকে ওচৰ চুবুৰীয়া মহিলাৰ সৈতে বিবিচাৰ কৰিব, সেই বিবিচাৰী আৰু সেই বিবিচাৰিণী দুয়োৰো অৱশ্যে প্ৰাণদণ্ড হ'ব। আৰু যি মানুহে নিজ পিতৃৰ ভাইজাৰে সৈতে শয়ন কৰিব, তেওঁ নিজ পিতৃৰ উলংগতা প্ৰকাশ কৰে, অৱশ্যে সিহঁত দুয়োৰো প্ৰাণদণ্ড হ'ব, তেওঁলোকৰ ৰক্তপাতৰ দুখ তেওঁলোকৰ গাতেই লাগি থাকিব। যদি কোনো লোকে নিজ নিজ পু বোৱাৰীয়েকৰ লগত শয়ন কৰে, তেন্তে অৱশ্যে তেওঁলোক দুয়োৰো প্ৰাণদণ্ড হ'ব। তেওঁলোকে স্বভাৱৰ বিৰুদ্ধে কাৰ্য কৰে, তেওঁলোকৰ ৰক্তপাতৰ দুখ তেওঁলোকৰ গাতেই লাগি থাকিব। আৰু কোনো পুৰুষে যদি মহিলাৰ দৰে পুৰুষে সৈতে শয়ন কৰে, তেন্তে তেওঁলোক দুয়ো ঘিনলগীয়া কৰ্ম কৰে, তেওঁলোকৰ প্ৰাণদণ্ড অৱশ্যে হ'ব, তেওঁলোকৰ ৰক্তপাতৰ দুখ তেওঁলোকৰ গাতেই লাগি থাকিব। কোনো লোকে যদি কোনো মহিলাক আৰু তাইৰ মাকক গ্ৰহণ কৰে, তেন্তে সেয়ে কুকৰ্ম। তোমালোকৰ মাজত যেন এনে কুকৰ্ম নহয়, এইকাৰণে তেওঁক আৰু তেওঁলোকক তিনিওটাকে জুইত পুৰি ভস্ম কৰা হ'ব। যদি কোনো লোকে পশুত প্ৰতীত হয়, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ'ব, আৰু তোমালোকে সেই পশুকো বধ কৰিবা। যদি কোনো মহিলাই সংসৰ্গ কৰিবলৈ পশুৰ ওচৰলৈ যায়, তেন্তে তুমি সেই মহিলাক আৰু পশুক বধ কৰিবা, তেওঁলোকৰ অৱশ্যে প্ৰাণদণ্ড হ'ব, তেওঁলোকৰ ৰক্তপাতৰ দুখ তেওঁলোকৰ গাতেই লাগি থাকিব। যদি কোনো লোকে নিজৰ বায়েক কি ভনীয়েক অৰ্থাৎ বাপেকৰ জীয়েক বা মাকৰ জীয়েকক গ্ৰহণ কৰি উভয়ৰ উলংগতা দেখে, তেন্তে সেয়ে বৰ লাজৰ বিষয়, তেওঁলোক নিজ জাতিৰ সন্তানসকলৰ সাক্ষাতে উচ্ছন্ন হ'ব। তেওঁ নিজ বায়েক কি ভনীয়েকৰ উলংগতা অনাবৃত কৰাত তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব। যদি কোনোবাই মাহেকীয়া অসুচ হোৱা মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰে, তাই উলংগতা প্ৰকাশ কৰে, তেন্তে সেই পুৰুষে তাই ভুমুক অনাবৃত্তি কৰাত আৰু সেই মহিলাৰো নিজৰ তেজৰ ভুমুক অনাবৃত্তি কৰাত তেওঁলোক দুয়ো নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন হ'ব। তুমি নিজ মাতৃৰ বা পিতৃৰ বায়েক কি ভনীয়েকৰ সৈতে যৌন সম্পৰ্ক স্থাপন নকৰিবা। কিয়নো ইয়াকে করিলে নিজ উচ্চৰ সম্বন্ধীয় উলংগতা অনাবৃত করা হয়। তেওঁলোক দুয়ো নিজ নিজ অপরাধর ফল ভোগ করিব। আৰু যদি কোনো মানুহে নিজ বৰমাক বা খুৰিয়েকেৰে হৈতে হয়ন কৰে, তেন্তে তেওঁ নিজ বৰ বাপেকৰ বা দদায়েকৰ উলংগতা অনাবৃত কৰা হয়। তেওঁলোক নিজ নিজ পাপৰ ফল ভোগ কৰিব। তেওঁলোক নিসন্তান হৈ মৰিব। আৰু যদি কোনোবাই নিজ ককায়েক কি ভায়েকৰ ভাৰ্যা গ্ৰহণ কৰে, তেন্তে সেয়ে অশুচী কৰ্ম। নিজ ককায়েকি ভায়েকৰ ভাৰ্যা উলংগতা অনাবৃত কৰাত তেওঁলোক নিসন্তান হৈ থাকিব। এই হেতুকে তোমালোকে বাস কৰিবৰ বাবে যি দেশলৈ মই তোমালোকক লৈ আহিছো, সেই দেশে যেন তোমালোকক বতিয়াই নেপেলায়, এইকাৰণে তোমালোকে মোৰ সকলো বিধি আৰু সকলো শাসন প্ৰণালী পালন কৰিবা আৰু সেই অনুসাৰে আচৰণ কৰিবা। মই তোমালোকৰ সন্মুখৰ পৰা যি জাতিক খেদিম, তেওঁলোকৰ ৰীতি নীতিৰ দৰে তোমালোকে আচৰণ নকৰিবা, কিয়নো তেওঁলোকে সেই সকলো কাৰ্য কৰাত মই তেওঁলোকক ঘীন কৰিলোঁ। কিন্তু মই তোমালোকক ক'লো, তোমালোকেই তেওঁলোকৰ দেশ অধিকাৰ কৰিবা। মই তোমালোককেই অধিকাৰৰ অৰ্থে সেই গাখীৰ আৰু মৌজোল বৈ থকা দেশ দিম। আন জাতিসমূহৰ পৰা তোমালোকক পৃথক কৰা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই। এতেকে তোমালোকে হুচি অসুচি পশুৰ আৰু হুচি অসুচি পক্ষীৰ প্ৰভেদ কৰিবা। মই যি যি পশু পক্ষী আৰু ভোচৰ পোক পৰুৱা আদি জন্তু অসুচি বুলি তোমালোকৰ পৰা পৃথক কৰিলোঁ, সেইবোৰৰ কোনো এটাৰ দ্বাৰাই তোমালোকে নিজক ঘীনলগীয়া নকৰিবা। তোমালোক মোৰ উদ্দেশ্যে পবিত্ৰ হ'ব লাগে, কিয়নো মই যিহোৱা পবিত্ৰ আৰু তোমালোক মোৰ হ'বলৈ মই তোমালোকক আন জাতিৰ পৰা পৃথক বেলেগ কৰিলোঁ। যি পুৰুষ কি স্ত্ৰীয়ে ভূত পুহিব বা গুণী হ'ব, তেওঁ প্ৰাণদণ্ড হ'ব, তেওঁ প্ৰাণদণ্ড অৱশ্যে হ'ব। লোকসকলে তেওঁলোকক শিল দলিয়াই বধ কৰিব, তেওঁলোকৰ ৰক্তপাতৰ দুখ তেওঁলোকৰ গাতে লাগি থাকিব।